সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। শাৰদীয় দুৰ্গা পূজাৰ আজি মহাষ্টমীত দেৱীক মহাগৌৰীৰ ৰূপত পূজা অৰ্চনা কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় বিচাৰি শক্তিৰূপিণী দুৰ্গাৰ আৰাধনা কৰিছে। শক্তিপীঠ কামাখ্যাধাম বেলচৰৰ বিলবেশ্বৰ দেৱালয়কে ধৰি প্ৰাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি নীতিৰে দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা হৈছে। উগ্ৰতাৰা দেৱালয়ত আজি দুৰ্গা পূজাৰ মহাষ্টমীত ভক্তসকলে দেৱীৰ আশীষ গ্ৰহণ কৰে। মাৰ্কণ্ডেয় মুনিৰ আশ্ৰমখ্যাত উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়ত ভক্তসকলে বৈদিক পৰম্পৰাৰে দেৱীক আৰাধনাৰ লগতে পূজা অৰ্চনা কৰে। ধেমাজি জিলাৰ চিলাখুটিৰ ঐতিহাসিক শ্ৰী শ্ৰী তাম্ৰেশ্বৰী আই থানতো পৰম্পৰাগত ৰীতি নীতিৰে আধ্যামিকভাৱে দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে। জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে আজি ঐতিহাসিক আই থানৰ পূজাত উপস্থিত হৈ দেৱীৰ আশীৰ্বাদ লয়। বিধায়কগৰাকীয়ে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত চাকি বন্তি জ্বলাই শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। ধেমাজিৰ পৰা আমাৰ সংবাদদাতা হৰেন্দ্ৰ শৰ্মাই এইদৰে কয়।
অসমবাসীৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত স্বাভাৱিকতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজিটো শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাস ম্লান পৰা পৰিলক্ষিত হৈছে। ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত প্ৰায় অৰ্ধশতাধিক দুৰ্গা পূজা অনুষ্ঠিত হৈছে যদিও সকলোতে কেৱল পৰম্পৰা ৰক্ষা কৰি আধ্যাত্মিক নীতি নিয়মৰ মাজেহে পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ প্ৰতিটো পূজা মণ্ডপত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ফুলেৰে সজাই পৰাই শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা দেখা গৈছে। দুৰ্গা পূজা উপলক্ষে কালি সপ্তমী পূজা আৰু আজি অনুষ্ঠিত অষ্টমী পূজাত ভক্তপ্ৰাণ ৰাইজৰ সমাগম কম পৰিলক্ষিত হৈছে। মুঠৰ ওপৰত প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ পাছত এইবাৰ ধেমাজি জিলাত পূজা আনন্দ প্ৰায় নাইকিয়া হৈছে বুলিয়েই ক'ব পাৰি।
বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত অপাৰেচন সিন্দুৰৰ আৰ্হিৰে নিৰ্মাণ কৰা পূজা মণ্ডপে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। পেহেলগামৰ হৃদয় বিদাৰক ঘটনাৰ পাছত ভাৰতীয় সেনাৰ সফলতাৰ প্ৰতি শ্ৰদ্ধা জনাই গহপুৰৰ শান্তি ক্লাবে অপাৰেচন সিন্দুৰৰ আৰ্হিৰে পূজা মণ্ডপ নিৰ্মাণ কৰিছে। বিত্তমন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট চহৰৰ মাজমজিয়াত আয়োজন কৰা কেইবাখনো পূজাস্থলীত উপস্থিত হৈ ৰাজ্যবাসীৰ কল্যাণ কামনা কৰি দেৱী দুৰ্গাৰ চৰণত সেৱা আগবঢ়ায়। শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলত পুৰাতন ৰীতিৰে 292 বছৰীয়া দুৰ্গা পূজা পালন কৰা হৈছে। বিগত বৰ্ষসমূহৰ দৰে আনন্দ উৎসাহ নাই যদিও আধ্যাত্মিকতাৰ মাজেৰে এইবাৰ শাৰদীয় পূজা অনুষ্ঠিত হৈছে। শান্তি সম্প্ৰীতি সুখ সমৃদ্ধি আৰু মংগল কামনাৰে দেৱী দৌলত হাঁহ ছাগলী কোমোৰা উৎসৰ্গা কৰি ভক্তই পূজা অৰ্চনা কৰিছে। প্ৰচলিত ৰীতি অনুসৰি মহাষ্টমীৰ দিনা দেৱী দৌলৰ চৌহদত শিৱসাগৰৰ পুৰণি মুছলমান দৌল্লা পৰিয়ালত মহাষ্টমী প্ৰসাদৰ শৰাই আগবঢ়োৱা হয়। ইয়াৰ লগতে আহোম ৰাজশাসনৰ বিষয়া কনচেং বৰপাত্ৰ গোহাঁইৰ পৰিয়ালকো শৰাই প্ৰদান কৰা হয়। নগাঁও জিলাত 400ৰো অধিক পূজা সমিতিয়ে এইবাৰ দুৰ্গা পূজাৰ আয়োজন কৰিছে। অৱশ্যে এইবাৰ আনন্দ উল্লাসৰ পৰিৱৰ্তে অনাড়ম্বৰভাৱে দেৱীক আৰাধনা কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আজি ছিংগাপুৰলৈ অসম আৰক্ষী অপৰাধ অনুসন্ধান শাখাৰ দুগৰাকী বিষয়া ৰাওনা হয়। এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা SIT বিষয়াও দিল্লীত ঘটনাৰ অনুসন্ধানৰ বাবে উপস্থিত আছে। জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীয়ে দাখিল কৰা এজাহাৰ সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ আহ্বান কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই আহ্বানৰ পাছতে গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰে সবিশেষ তথ্য প্ৰদান কৰাৰ লগতে অভিযুক্তক উভতাই অনা আৰু ন্যায় প্ৰদান নিশ্চিত কৰাত সহায় হ'ব বুলি তেওঁ উল্লেখ কৰে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে অনুসন্ধান অব্যাহত ৰাখিছে। প্ৰয়াত শিল্পীগৰাকীৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক আজি বিশেষ তদন্তকাৰী গোটে সোধা পোছা কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে জুবিন গাৰ্গৰ সৈতে সন্দীপন গাৰ্গ একেলগে গৈছিল। ইপিনে প্ৰাণৰ শিল্পীগৰাকীৰ চিতাভস্ম আজি যোৰহাটলৈ লৈ যোৱা হয়। শিল্পীগৰাকীৰ পৰিয়ালবৰ্গ পৰা অশ্ৰুসিক্ত নয়নৰে যোৰহাটৰ ৰাইজে চিতাভস্মখিনি গ্ৰহণ কৰে। জিলাখনৰ কোষাগাৰ প্ৰাধিকৰণৰ ষ্ট্ৰংৰুমত নিশা চিতাভস্মখিনি ৰখা হ'ব। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কাইলৈ যোৰহাট ষ্টেডিয়ামত শিল্পীগৰাকীৰ শ্ৰদ্ধা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ধেমাজি জিলাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি জিলা পৰিবহণ বিভাগ আৰু জিলা পথ সুৰক্ষা সমিতিয়ে চিলাপথাৰ নগৰত এলানি বাটৰনাট প্ৰদৰ্শন কৰি পথ সুৰক্ষাৰ নিৰ্দেশাৱলী জনসাধাৰণক মানি চলিবৰ বাবে সজাগ কৰোৱাৰ প্ৰয়াস চলায়। শাৰদীয় দুৰ্গোৎসৱৰ সময়ছোৱাত যাতে কোনো ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি জনসাধাৰণক সচেতন কৰাৰ উদ্দেশ্যে ধেমাজিৰ অন্যতম নাট্যগোষ্ঠী থিয়েটাৰী ৰং থিয়েটাৰী ছঙৰ শিল্পীসকলে পৰিৱেশন কৰা বাটৰ নাটে সকলোকে আপ্লুত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।